होली सास और बहू को नहीं खेलना चाहिए सास।
होली इसीलिए खाते हैं, इसलिए भी रीजन अगर आप वहां पे जाती हो शादी में तो आप अच्छा वैसे मंगोली नहीं भले होली अच्छे मिठाई खाते हैं सब। वो आप हैं या
मम्मी जी इज कॉलिंग
हेलो
আজ দাদা আরা কিছু মোবাইল করতে জানা ছিল কি করব কোন
ভাবি ভাবি বললে এই কোন ভোজপুরি
দেখো বাবা বাবা লাইয়ে
তুমি কোন কাজ আছে ঠিক তো লিয়ে না এই সব বাবা বলতে কি ভাবি বল দিয়া ই কোন ভোজপুরি বল দিয়ে ভাই
দোনো গেল আবার ওষুধ আনতে যাচ্ছি
কেন হাসপাতালে ডাক্তার দেখাইতে আইলে না
ঠিক আছে।